আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ পূব ভ্ৰমণ। প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ বাবে বিভিন্ন ঠাইত প্ৰস্তুতি সম্পূৰ্ণ। প্ৰধানমন্ত্ৰীৰ কাইলৈ আইজলৰ নিকটৱৰ্তী চাইৰাঙৰ পৰা 3খন এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ। বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। চিৰাঙত আজি মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 429 তিৰুভাৱ তিথি পালন। আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা অনুষ্ঠিত এখন খেলত হংকঙৰ বিৰুদ্ধে বাংলাদেশৰ 7 জয়লাভ। নমস্কাৰ, পৰাঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচী চূড়ান্ত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ বাবে বিভিন্ন ঠাইত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত কালি দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰী, বিধায়ক আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ উপৰি শ্ৰীমোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠান নিখুঁতভাৱে আয়োজনৰ বাবে যাৱতীয় নিৰ্দেশনা দিয়ে। নুমলীগড়তো প্ৰধানমন্ত্ৰী মোদীক আদৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলিছে। মন্ত্ৰী অতুল বৰাই কালি নুমলীগড়ত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া ৰাজহুৱা সভাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। তেওঁ এই অনুষ্ঠান সফল কৰি তোলাৰ বাবে জনসাধাৰণৰ অংশগ্ৰহণ নিশ্চিত কৰাৰ উপৰি সকলোকে যাৱতীয় কাম কাজ নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায়। মঙলদৈত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত এয়া আমাৰ দৰঙৰ সংবাদদাতা ময়ূখ গোস্বামী।
দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব। ইয়াৰ অংশ হিচাপে তেওঁ পৰহিলৈ মঙলদৈত এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীৰ দৰং জিলাত এই কাৰ্যসূচীৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ ঘটিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি ৰাজ্যৰ বহু শীৰ্ষ বিষয়াই প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীৰ প্ৰস্তুতিৰ অগ্ৰগতিৰ ইতিমধ্যে মঙলদৈলৈ আহি বুজ লৈছে। প্ৰধানমন্ত্ৰীৰ এই আগমনক লৈ দৰং জিলাৰ বিষয়ৰ মাজতো যথেষ্ট উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। প্ৰায় 120,00,000 ৰাইজৰ সমাগম হ'ব বুলি এক লক্ষ্য নিৰ্ধাৰণ কৰিছে। তাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচী যথেষ্ট সুকলমে পৰিচালিত হ'ব বুলিও জিলা প্ৰশাসনে আশা কৰিছে আৰু এই সন্দৰ্ভত তেওঁলোকে প্ৰয়োজনীয় নীতি নিৰ্দেশনাও জাৰি কৰিছে।
উল্লেখযোগ্য যে শ্ৰীমোদী কাইলৈ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে গুৱাহাটীৰ খানাপাৰাত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানত ৰাজ্যৰ 1000ৰো অধিক শিল্পীয়ে ভূপেন হাজৰিকাৰ 14 গীত আৰু কবিতা পৰিৱেশন কৰিব। এই অনুষ্ঠানতে শিল্পীগৰাকীৰ এটি স্মাৰক মুদ্ৰা আৰু এখন জীৱনী গ্ৰন্থও উন্মোচন কৰা হ'ব। শ্ৰীমোদীয়ে পৰহিলৈ নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক সন্মান জনাই নুমলীগড় আৰু মণিপুৰৰ মৰে সংযোগী 339 ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নুমলীগড় শোধনাগাৰক সংযোগ কৰা 2.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা প্ৰধানমন্ত্ৰী নিম আলিবাট হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে 600 নিম পুলি ৰোপণৰ ব্যৱস্থা কৰা হৈছে। খুমটাৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত এই প্ৰচেষ্টা লোৱা হৈছে। শ্ৰীমোদীয়ে ইয়াৰ পূৰ্বে মঙলদৈত প্ৰায় 576 কোটি টকা ব্যয়েৰে দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে এখন GNM স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে প্ৰায় 7,000 কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেংগী কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। অসমলৈ অহাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ মণিপুৰত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। তেওঁ চুৰাচানপুৰ আৰু ইম্ফলত জনসভাত অংশ ল'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মিজোৰামৰ ৰাজধানী আইজলৰ নিকটৱৰ্তী চাইৰাঙৰ পৰা নতুন দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ চাইৰাং আৰু গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং আৰু কলকাতাৰ মাজত ত্ৰিসাপ্তাহিক এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। চাইৰাং আৰু দিল্লীৰ আনন্দ বিহাৰ ষ্টেচনৰ মাজত সপ্তাহত এদিনকৈ চলিবলগীয়া 20507 আৰু 20508 নম্বৰৰ এই ৰাজধানী এক্সপ্ৰেছখনে চাইৰাঙৰ পৰা আনন্দ বিহাৰলৈ 2510 কিলোমিটাৰ দূৰত্ব 43 ঘণ্টা 25 মিনিটত সম্পূৰ্ণ কৰিব। নিয়মীয়া যাত্ৰাত এই ৰেলগাড়ীখন প্ৰতি শুকুৰবাৰে বিয়লি 4:30 চাইৰাঙৰ পৰা যাত্ৰা কৰি দেওবাৰে দিনৰ 10:50 আনন্দ বিহাৰ পাবগৈ আৰু উভতনি যাত্ৰা দেওবাৰে সন্ধিয়া 7:50 যাত্ৰা কৰি মঙলবাৰে বিয়লি 3:15 চাইৰাং পাব। গুৱাহাটী আৰু চাইৰাঙৰ মাজত প্ৰৱৰ্তন কৰা 15609 আৰু 15 6100 নম্বৰৰ দৈনিক ৰেলগাড়ীখনে সন্ধিয়া 7 বজাত গুৱাহাটীৰ পৰা যাত্ৰা কৰি পিছদিনা পুৱা 8:30 বজাত চাইৰাং পাবগৈ। একেদৰে চাইৰাঙৰ পৰাও সন্ধিয়া 7 বজাত যাত্ৰা কৰি পিছদিনা পুৱা 8:30 বজাত গুৱাহাটী পাবহি। আনহাতে 13125 আৰু 13126 নম্বৰৰ ত্ৰিসাপ্তাহিক ৰেলগাড়ীখনে চাইৰাং আৰু কলকাতাৰ মাজৰ 1512 কিলোমিটাৰ দূৰত্ব 31 ঘণ্টাত সম্পূৰ্ণ কৰিব বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে। প্ৰধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 বজাত এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। জ্যেষ্ঠ সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষকে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফোনযোগে সংযুক্ত হ'ব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আসন্ন BTC নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাং জিলাৰ বিজনী মহকুমাৰ 18 নম্বৰ মানস চেৰপাং পৰিষদীয় সমষ্টিৰ BJPৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। দিনৰ ভাগত পৰিষদীয় সমষ্টিটোৰ অধীনৰ আনন্দ বজাৰৰ ৰাজহুৱা খেলপথাৰত নিৰ্বাচনী সভাত তেওঁ অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত এয়া আমাৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জমোহন ৰায়।
সমাগত BTC পৰিষদীয় নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে BTC চিৰাং জিলাৰ 7টা সমষ্টিত ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপকভাৱে নিৰ্বাচনী সভাসমূহ অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে। আজি চিৰাং জিলাৰ 18 নম্বৰ মানাহ চেৰফাং সমষ্টিৰ BJP দলৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ সমৰ্থনত মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনন্দ বজাৰত নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা। ইতিমধ্যে কালি কেন্দ্ৰীয় বন্দৰ আৰু জাহাজ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 19 নং থৰিবাৰী সমষ্টিৰ BJP দলৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ সমৰ্থনত পালেংবাৰীত এক জনসভাত অংশগ্ৰহণ কৰে। একেদৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পানবাৰীত দলীয় প্ৰাৰ্থী অবিনাশ ব্ৰহ্মৰ সমৰ্থনত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। BPFৰ সভাপতি হাগমা মহিলাৰীয়ে কলবাৰী বেদবাৰীত অনুষ্ঠিত কৰা দলৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ সমৰ্থনত নিৰ্বাচনী সভাত কালি অংশ লোৱা পৰিলক্ষিত হয়। ইপিনে প্ৰমোদ বড়োই 13 নং চিৰাং সমষ্টিৰ প্ৰাৰ্থী চাইখং বসুমতাৰীৰ সমৰ্থনত কাছিকট্টাত নিৰ্বাচনী সভাত অংশ লোৱা পৰিলক্ষিত হয়। গৌৰৱ গগৈ 15 নম্বৰ কাজলগাঁও সমষ্টিৰ প্ৰাৰ্থী সঞ্জীৱ পোৱাৰীৰ সমৰ্থনত মজাবাৰীত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে।
শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। নামনি অসমৰ শ্ৰোতাসকলে, আমাৰ এই বাতৰি FM বেণ্ডৰ 102 মেগাহাৰ্জত, আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ পৰা 103.3 মেগাহাৰ্জত, আকাশবাণী ধুবুৰী কেন্দ্ৰৰ পৰা 102.6 মেগাহাৰ্জত, গোৱালপাৰা ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক লালকিল্লাত প্ৰাচীৰৰ পৰা পোহৰৰ উৎসৱ দীপাৱলীৰ ভিতৰত পৰৱৰ্তী প্ৰজন্মৰ GST সংস্কাৰৰ কথা ঘোষণা কৰিছে। তেওঁৰ এই দৃষ্টিভংগী বাস্তৱায়িত কৰি 3 ছেপ্টেম্বৰত GST পৰিষদে জনসাধাৰণৰ জীৱন সুগম কৰি তোলাৰ উদ্দেশ্যে ভালেমান খণ্ডত আৰোপিত কৰ হ্ৰাস কৰিছিল আৰু একাংশ খণ্ডৰ কৰৰ বিলুপ্তি সাধন কৰিছিল। এই সন্দৰ্ভত এয়া আমাৰ বিশেষ প্ৰতিবেদন।
পৰৱৰ্তী প্ৰজন্মৰ GST সংস্কাৰৰ অধীনত চৰকাৰে ভালেমান অত্যাৱশ্যকীয় সামগ্ৰী কৰ শূন্য কৰি সাধাৰণ মানুহৰ বোজা লাঘৱৰ বাবে বৃহৎ পদক্ষেপ লৈছে। গাখীৰ, পেকেটত থকা খাদ্য সামগ্ৰী, ব্ৰেণ্ডবিহীন চাউল, ঘেঁহু, দাইলকে ধৰি ভালেমান খাদ্য সামগ্ৰীক বৰ্তমান GST আওতাৰ বাহিৰত ৰখা হৈছে। একেদৰে সকলো ধৰণৰ ব্ৰেডক কৰ শূন্য কৰা হৈছে। চৰকাৰে লগতে 33 বিধ জীৱনৰক্ষী ঔষধৰ ওপৰত আৰোপিত কৰ সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিছে আৰু ইয়াৰ ফলত স্বাস্থ্যখণ্ডত অধিক শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। শিক্ষাৰ্থীসকলৰ বোজা লাঘৱ কৰাৰ উদ্দেশ্যে সম্প্ৰতি তেওঁলোকে ব্যৱহাৰ কৰা বিভিন্ন ষ্টেচনাৰী সামগ্ৰীক কৰ আওতাৰ বাহিৰত ৰখা হৈছে। একেদৰে বস্ত্ৰখণ্ডত কেইবাবিধো সূতাক কৰৰ পৰা ৰেহাই দিয়া হৈছে।
আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 429 সংখ্যক তিৰুভাৱ তিথি। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত ভাগৱত পাঠ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। তিৰুভাৱ তিথিত গুৰুজনালৈ প্ৰণিপাত জনাই নামঘৰ সত্ৰত পুৱাৰ পৰাই ভকত বৈষ্ণৱ সমবেত হোৱা পৰিলক্ষিত হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লখিমপুৰৰ লেটেকুপুখুৰী, বৰদোৱা, বৰপেটা, সত্ৰনগৰী মাজুলী, ঐতিহাসিক ঢেকুৱাখোৱা বৰনামঘৰ, গোৱালপাৰাৰ কেৱলীয়া হাতী সত্ৰ আৰু শ্যামৰায় সত্ৰৰ লগতে গুৱাহাটী মহানগৰীৰ নামঘৰসমূহতো সাহিত্য সংস্কৃতিৰ পূজাৰী, অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনাৰ তিথি উপলক্ষে নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তিৰুভাৱ তিথি উপলক্ষে গুৰুজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এই উপলক্ষে দিয়া এটা বাৰ্তাত তেওঁ কয় যে গুৰুজনাৰ পদধূলিৰে ধন্য পবিত্ৰ অসম ভূমিক অনাগত সময়ত অধিক শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তুলিবলৈ সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব লাগিব। সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ মুকলি সভাত কালি জনজাতিকৰণক লৈ বিশেষ আলোচনা অনুষ্ঠিত হয়। সভাত অংশ লৈ মন্ত্ৰী অতুল বৰাই তেওঁৰ ভাষণত কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত ৰাজ্য চৰকাৰে গুৰুত্ব দিছে আৰু কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব। ডিব্ৰুগড় জিলাৰ মৰাণত অনুষ্ঠিত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠানত কালি বিভিন্ন জাতি জনগোষ্ঠীৰ নেতাসকলে জনজাতিকৰণৰ বিষয়টোত চৰকাৰে হেমাহী কৰা বুলি অভিযোগ কৰে। অনুষ্ঠানত অংশ লৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই কয় যে চুতীয়া জনগোষ্ঠীকে ধৰি অসমৰ সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে। ইপিনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দিশত ৰাজ্য চৰকাৰ বহুখিনি আগবাঢ়িছে আৰু অহা নৱেম্বৰত এই সন্দৰ্ভত বিধানসভাত বিস্তৃত প্ৰতিবেদন দাখিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত প্ৰকাশ কৰে। বাংলাদেশে যোৱা নিশা আবুধাবিত অনুষ্ঠিত এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত হংকঙক 7 উইকেটত পৰাস্ত কৰি ইতিহাস ৰচনা কৰে। টি-20 প্ৰতিযোগিতাৰ ইতিহাসত হংকঙৰ বিৰুদ্ধে এয়া বাংলাদেশৰ প্ৰথম জয়। দলটোৱে 144 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ 4 বলত 3 উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। বাংলাদেশৰ হৈ অধিনায়ক লিটন দাসে 39 বলত 59 ৰাণ কৰে। ইয়াৰ আগেয়ে হংকঙে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 143 ৰাণ সংগ্ৰহ কৰে। হংকঙৰ হৈ নিজাকত খানে 42 ৰাণ কৰে। লিটন দাসক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
গোলকগঞ্জত আক্ৰাছুৰ প্ৰতিবাদী সমদলৰ ওপৰত আৰক্ষীৰ লাঠিচালনাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ। তিনিচুকীয়াত মৰাণ ছাত্ৰ সন্থাৰ বিশাল জোৰ সমৰ্থন। কাইলৈ মিজোৰামক ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কেৰে সংযোগ হোৱাৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে জনজাতিকৰণৰ দাবীত আক্ৰাছুৱে বুধবাৰে নিশা গোলকগঞ্জত উলিওৱা প্ৰতিবাদী সমদলৰ ওপৰত আৰক্ষীৰ লাঠিচালনাৰ প্ৰতিবাদত আহ্বান জনোৱা 12 ঘণ্টীয়া বন্ধত কালি ধুবুৰী জিলা স্তব্ধ হৈ পৰাৰ বাতৰি গণক্ষোভত উত্তাল ৰাজপথ শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক অসম কাকতে গোলকগঞ্জৰ জুইত উত্তপ্ত অসম শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আৰক্ষীৰ লাঠিচালনাৰ ঘটনাৰ জেৰ টানি নিয়মীয়া বাৰ্তা কাকতে গোলকগঞ্জৰ অচিক নিলম্বন আৰু গৌৰীপুৰৰ অচিক ৰিজাৰ্ভ ক্লজত ৰখাৰ বাতৰি আলোকচিত্ৰ সহকাৰে প্ৰকাশ কৰিছে। কাকতখনে চিপাজাৰৰ নাৰিকুলি অঞ্চলৰ ট্ৰিপল মাৰ্ডাৰৰ বাতৰিকো প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে নেপালত অন্তৱৰ্তী চৰকাৰ গঠনক লৈ অচলাৱস্থা অব্যাহত থকাৰ বাতৰিক কোন হ'ব নেপালৰ অন্তৱৰ্তী প্ৰধানমন্ত্ৰী জ্ঞানজিত মতভেদ শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতেও এই বাতৰিটোক মুখ্য বাতৰিত স্থান দিছে। দৈনিক জনমভূমি কাকতে বাৰাণসীত ভাৰত আৰু মৰিছাছৰ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা দ্বিপাক্ষিক বৈঠকৰ বাতৰি বিশদভাৱে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠকৰ বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে নৱেম্বৰত বিধানসভাত জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰে এটা বাতৰিত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ৰাজ্য চৰকাৰে মহাবিদ্যালয়সমূহত বৃত্তিমুখী পাঠ্যক্ৰমত গুৰুত্ব আৰোপ কৰাৰ বাতৰিক বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতাৰ পৰা।
ধন্যবাদ অৰূপ। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ পূব ভ্ৰমণ। প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ বাবে বিভিন্ন ঠাইত প্ৰস্তুতি সম্পূৰ্ণ। প্ৰধানমন্ত্ৰীৰ কাইলৈ আইজলৰ নিকটৱৰ্তী চাইৰাঙৰ পৰা 3খন এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ। BTC নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত। চিৰাঙত আজি মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 429 তিৰুভাৱ তিথি পালন। আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা অনুষ্ঠিত এখন খেলত হংকঙৰ বিৰুদ্ধে বাংলাদেশৰ 7 উইকেটত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।